বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দেশখনৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে বৈঠকত মিলিত হ'ব। পাকিস্তানী বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা 23 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে বুলি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসেল অভিযানৰ অধীনত মুঠ 6 কোটি লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত শৃংখলাৰ 4ৰ্থখন টেষ্ট মেচ আজি অল্ড ট্ৰেফৰ্ডত আৰম্ভ হ'ব। চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দেশখনত উপস্থিত হ'ব। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমোদী দেশখনলৈ গৈছে। আঞ্চলিক আৰু বিশ্বব্যাপী প্ৰাসংগিক বিষয়সমূহ সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰাৰ কথা। লণ্ডনত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত ব্ৰিটেইনত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰেস্বামীয়ে কয় যে এই ভ্ৰমণে উভয় ৰাষ্ট্ৰকে উপকৃত কৰিব। তেওঁ লগতে কয় যে মুক্ত বাণিজ্য সন্দৰ্ভত এখন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে আৰু ই দুয়োখন ৰাষ্ট্ৰৰে অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব। ইয়াক এখন উচ্চাকাংক্ষী নথি বুলি উল্লেখ কৰি শ্ৰীদোৰেস্বামীয়ে কয় যে মুক্ত বাণিজ্য চুক্তিয়ে ভৱিষ্যতৰ সুযোগসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি উভয় ৰাষ্ট্ৰৰ মাজত নতুন অংশীদাৰিত্ব নিৰ্মাণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰিব। ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে হ'বলগীয়া বৈঠকখন কাইলৈ অনুষ্ঠিত হ'ব বুলি শ্ৰীদোৰেস্বামীয়ে উল্লেখ কৰে। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ 4ৰ্থটো ইংলেণ্ড ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰৰ আমন্ত্ৰণত 25 আৰু 26 জুলাইত মালদ্বীপ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ স্বাধীনতাৰ 60 বছৰীয়া জয়ন্তী উপলক্ষে উদযাপন হ'বলগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। পাকিস্তানী বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা 23 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই সিদ্ধান্তই কৌশলগত দৃষ্টিকোণ আৰু সুৰক্ষা বিধি সন্দৰ্ভত দিয়া গুৰুত্বকে প্ৰতিফলিত কৰে। পাকিস্তানে নিজৰ আকাশমাৰ্গত ভাৰতীয় বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। পাকিস্তানেও ভাৰতীয় বিমানসমূহৰো নিজৰ আকাশমাৰ্গত প্ৰৱেশৰ নিষেধাজ্ঞা 24 আগষ্টলৈ বৃদ্ধি কৰিছে। ইপিনে আজিৰে পৰা 25 তাৰিখলৈ ভাৰত পাকিস্তান সীমান্তৰ ৰাজস্থানত হ'বলগীয়া ভাৰতীয় বায়ুসেনা বাহিনীৰ অনুশীলনৰ ক্ষেত্ৰতো নৌটেম জাৰি কৰা হৈছে। ভাৰতীয় বায়ুসেনা ৰাজস্থানৰ বাৰ্মেৰৰ পৰা যোধপুৰৰ বিস্তীৰ্ণ এলেকা সামৰি এটা বিশাল সৈনিক অনুশীলনৰ বাবে সাজু হৈছে। উল্লেখযোগ্য যে এই এলেকাটোত অপাৰেচন সিন্দুৰৰ সময়ত ৰাজস্থানৰ বাৰ্মেৰ, জেইছলমেৰ, বিকানেৰ আৰু শ্ৰীগংগানগৰ জিলাক লক্ষ্য কৰি পাকিস্তানী ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণ পৰিলক্ষিত হৈছিল। ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ পূবৰ অপৰিসীম সম্ভাৱনা আছে। উত্তৰ পূবৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ বাবে আয়োজন কৰা উচ্চ পৰ্যায়ৰ কৰ্মবাহিনীৰ বৈঠকত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি এইদৰে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱেশ আৰু সবলীকৰণৰ বাবে ফেশ্বন দৃষ্টিভংগীক প্ৰতিফলিত কৰি শ্ৰীসিন্ধিয়াই কয় যে পৰিৱেশৰ সৈতে ভাৰসাম্যতা, শিল্পকৰ্মৰ বিশেষজ্ঞতা আৰু ব্যতিক্ৰমী কাৰুকাৰ্যৰ উত্তৰাধিকাৰীৰে চহকী উত্তৰ পূৰ্বাঞ্চল ফেশ্বনক বিশ্বব্যাপী সেউজ আৰু সৰ্বাংগীন কৰি তোলাৰ ক্ষেত্ৰত নেতৃত্ব দিব। তেওঁ কয় যে উত্তৰ পূবে হস্ততাঁত আৰু হস্তশিল্পৰ ক্ষেত্ৰত নিজৰ চহকী ঐতিহ্যৰ সহায়ত জীৱিকা সৃষ্টিৰ লগতে ভাৰতৰ সাংস্কৃতিক উত্তৰাধিকাৰীক বিশ্বৰ মঞ্চত স্থান দিব। এই বৈঠকত উন্নয়নমূলক বজাৰ ব্যৱস্থা, প্ৰযুক্তিৰ ব্যৱহাৰ, সামৰ্থ্য বিকাশ আৰু বহনক্ষম জীৱিকা সৃষ্টিৰ জৰিয়তে হস্তশিল্প আৰু হস্ততাঁত পৰিৱেশতন্ত্ৰক পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ বাবে এক পৰিৱৰ্তনশীল পৰিকল্পনা উন্মোচন কৰাৰ লগতে দক্ষতা আৰু বিকাশৰ জৰিয়তে আধুনিকীকৰণৰ বাবে আহ্বান জনায়। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ৰাজ্যখনৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থন কৰাৰ উদ্দেশ্যে এটা ৱেব পৰ্টেল মুকলি কৰিছে। এই ৱেব পৰ্টেলটোৰ জৰিয়তে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সন্ত্ৰাসবাদ প্ৰভাৱিত লোকসকলক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা খৰতকীয়া কৰাৰ লগতে অন্যান্য সহায় সমৰ্থন সময়মতে আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব। কালি মুকলি কৰা এই ৱেব পৰ্টেলটোৰ জৰিয়তে জিলাভিত্তিক তথ্য সংগ্ৰহ কৰাৰ লগতে আগবঢ়োৱা সাহায্য নিৰীক্ষণ তথা কোনো প্ৰকৃত ভুক্তভোগী যাতে বাদ পৰি নাযায় তাক নিশ্চিত কৰা হ'ব। এই পদক্ষেপৰ জৰিয়তে বিত্তীয় আৰু এককালীন সাহায্যৰ উপৰি ভুক্তভোগী পৰিয়ালৰ লোকক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। উপ ৰাজ্যপালে নিজাববীয়াকৈ এই ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰাৰ লগতে সময়মতে সহায় আগবঢ়োৱা আৰু ব্যৱস্থাটো স্বচ্ছ কৰি ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। কোনো ভুক্তভোগীৰ বিনষ্ট হোৱা সম্পত্তিৰো তথ্য নথিভুক্ত কৰা হ'ব। ইয়াৰ বাবে জম্মু আৰু কাশ্মীৰত বিনামূলীয়া হেল্পলাইন সেৱাৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় চিকল চেল অভিযানৰ অধীনত মুঠ 6 কোটি লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে 2,15,000 লোকৰ মাজত ৰোগবিধ ধৰা পৰাৰ উপৰি 16 লাখতকৈ অধিক লোকক এই ৰোগৰ বাহক হিচাপে চিনাক্ত কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক আৰু উত্তৰাখণ্ডত নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক পৰীক্ষা সম্পন্ন হৈছে। ওড়িশা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটত সৰ্বাধিক ৰোগীক চিনাক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় চিকল চেল ৰক্তহীনতা নিৰ্মূলকৰণ অভিযান 2023 চনত মুকলি কৰিছিল। এই অভিযানৰ জৰিয়তে 2047 চনৰ ভিতৰত দেশৰ পৰা চিকল চেল ৰক্তহীনতা সম্পূৰ্ণ নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জনজাতীয় অঞ্চলকে ধৰি সমগ্ৰ দেশৰ জন্মৰ পৰা 40 বছৰ বয়সৰ 7 কোটি লোকক এই অভিযানৰ জৰিয়তে পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে। যুৱ সবলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দিল্লী চৰকাৰে অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ বাবে নগদ ধনৰ পৰিমাণ বৰ্তমানৰ 3 কোটিৰ পৰা 7 কোটি টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কালি নতুন দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী খেল প্ৰোৎসাহন আঁচনিৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আঁচনিৰ অধীনত অলিম্পিক আৰু পেৰালিম্পিকত সোণৰ পদক বিজয়ীসকলে 7 কোটি টকা, ৰূপৰ পদক বিজয়ীসকলে 5 কোটি টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলে 3 কোটি টকা লাভ কৰিব। তদুপৰি অলিম্পিকত সোণ আৰু ৰূপৰ পদক বিজয়ীসকলে এ গ্ৰেড চৰকাৰী পদৰ বাবে যোগ্যতা অৰ্জন কৰিব। একেদৰে এছিয়ান আৰু পেৰা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ীক 3 কোটি টকা, ৰূপৰ পদক বিজয়ীক 2 কোটি আৰু ব্ৰঞ্জৰ পদক বিজয়ীক 1 কোটি টকা প্ৰদান কৰা হ'ব। ভাৰতীয় নৌসেনাই নতুন দিল্লীত আজি এদিনীয়া জাহাজ নিৰ্মাণ আলোচনা চক্ৰৰ আয়োজন কৰিব। জাহাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ বিষয়ক আলোচনা চক্ৰখনে চৰকাৰ, ভাৰতীয় নৌসেনা, জাহাজ নিৰ্মাণ কাৰখানা, উদ্যোগ আৰু শিক্ষাবিদসকলক একত্ৰিত কৰিব। এই অনুষ্ঠানত জাহাজ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন নীতিগত দিশৰ ওপৰত সংহত আৰু উন্নয়নমুখী আলোচনা কৰা হ'ব। এই অনুষ্ঠানৰ সময়ত অংশগ্ৰহণকাৰীসকলে বিশ্বজুৰি কাৰ্যকৰী হৈ থকা ভৱিষ্যৎ প্ৰযুক্তিসমূহৰ বিষয়ে অন্বেষণ কৰাৰ উপৰি বিশ্বৰ মানদণ্ড পূৰণ কৰিব পৰা জাহাজ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানা আৰু উদ্যোগে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজি অল্ড ট্ৰেফৰ্ডত আৰম্ভ হ'ব। শৃংখলাটোত আলহী দলটো 1-2 ব্যৱধানত পিছ পৰি আছে। বাৰ্মিংহাম টেষ্টত 10টা উইকেট দখল কৰা আকাশদ্বীপে চতুৰ্থ টেষ্টত আঘাতৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰে। নীতিশ কুমাৰ ৰেড্ডীকো আঘাতৰ বাবে দলৰ পৰা বাহিৰত ৰখা হৈছে। খেলখনৰ পূৰ্বে কালি অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত সংবাদমেলত অধিনায়ক শুভমন গিলে ভাৰতীয় দলৰ বেটিং দুৰ্বলতাৰ কথা অস্বীকাৰ কৰে আৰু আজিৰ খেলখনত ভাৰতীয় বেটছমেনসকলে ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি আস্থা প্ৰকাশ কৰে। উইকেটৰক্ষক ঋষভ পণ্টে চতুৰ্থ টেষ্টত ভাগ ল'ব বুলি শুভমন গিলে নিশ্চিত কৰে। ইংলেণ্ডে তৃতীয় টেষ্টত খেলা দলটোৰ শ্বেইব বছিৰৰ স্থানত লিয়াম ডছনক অন্তৰ্ভুক্ত কৰিছে। ভাৰতীয় সময় অনুসৰি আজি বিয়লি 3:30 বজাত খেলখন আৰম্ভ হ'ব। 3খনীয়া মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি ভাৰতে ইংলেণ্ডক 13 ৰাণত পৰাস্ত কৰি 2-1 ব্যৱধানত শৃংখলা দখল কৰে। চেষ্টৰ লি ষ্ট্ৰীটত অনুষ্ঠিত খেলখনত টছত জিকি প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 5টা উইকেটৰ বিনিময়ত 318 ৰাণ কৰে। 319 ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ মহিলা দলটোৱে 49 অভাৰ 5টা বলত 8টা উইকেট হেৰুৱাই 305 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ অধিনায়ক হৰমনপ্ৰীতে 84টা বলত 102 ৰাণ আৰু ক্ৰান্তি গৌড়ে ভাৰতৰ হৈ 6টা উইকেট দখল কৰে। হৰমনপ্ৰীতক প্লেয়াৰ অব দ্য মেচ আৰু প্লেয়াৰ অব দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দেশখনৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে বৈঠকত মিলিত হ'ব। পাকিস্তানী বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা 23 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে বুলি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় চিকল চেল অভিযানৰ অধীনত মুঠ 6 কোটি লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজি অল্ড ট্ৰেফৰ্ডত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।